গুৱাহাটীত পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো মৰমে কাশ্যপে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ কালি প্ৰথম দিনা 10খন বিধেয়ক উত্থাপন, আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাছাৰ জিলাৰ লক্ষীপুৰৰ শিলঘাটত বৰাক নৈৰ ওপৰত প্ৰস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ইউক্ৰেইন ভ্ৰমণ, দেশৰ ভিন ভিন ঠাইৰ লগতে ৰাজ্যটো আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰা ছুইজাৰলেণ্ডত অনুষ্ঠিত লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত দ্বিতীয় স্থান দখল। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ কালি প্ৰথম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই দি আছাম চিভিল কাষ্ট এণ্ড চিভিল ট্ৰাইবছ সংশোধন বিধেয়ক 2024 সদনৰ অনুমতি সাপেক্ষে উত্থাপন কৰে। সদনত কালি মোট 10খন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰীৰ হৈ সদনৰ অনুমতি সাপেক্ষে অসম চৰকাৰী ভাষা সংশোধন বিধেয়ক 2024খনো উত্থাপন কৰে। ৰাজ্যমন্ত্ৰী যোগেন মহনে 3খন বিধেয়ক উত্থাপন কৰে। ইয়াৰে অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ সংশোধন বিধেয়কখন উত্থাপন কৰাৰ সময়ত সদন উত্তাল হৈ পৰে। বিৰোধী দলে বিশেষকৈ এ আই ইউ ডি এফৰ বিধায়কসকলে বিধেয়কখন উত্থাপনত সদনৰ অনুমতি দিয়া নাই বুলি অধ্যক্ষক স্পষ্ট কৰি দিয়ে। অধ্যক্ষই কয় যে বিধেয়ক উত্থাপন হলেও পাৰিত হোৱাৰ ক্ষেত্ৰত সুকীয়াকৈ বিৰোধিতা কৰা প্ৰস্তাৱ দিব লাগিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই দা আছাম প্ৰতিনিধি এণ্ড ফিচাৰী ইউনিভাৰ্চিটি বিল 2024 আৰু মন্ত্ৰী জয়ন্ত মল্য বৰুৱাৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই দা আছাম স্কিল ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট বিল সদনত উত্থাপন কৰে। আনহাতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী পীয়ুষ হাজৰিকাই মৰাণ আৰু মটক স্থায়িত্ব শাসিত পৰিষদ সম্পৰ্কে দুখন সুকীয়া বিধেয়ক উত্থাপন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে দ্য আছাম আৰ্বান ৱাটাৰ বডিজ বিল উত্থাপন কৰে। সেইদৰে বিত্তমন্ত্ৰী অজন্তা ম্যাদী 2024-25 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰিসমূহ সদনত দাখিল কৰে। 28 আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব। উল্লেখযোগ্য যে অধিৱেশনৰ কাম কাজ পুনৰ অহা 27 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। সেইদিনা সংকল্প প্ৰস্তাৱ আৰু আন কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। 30 আগষ্টলৈ এই অধিৱেশন চলিব। আনহাতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অখিল গগৈ শিৱসাগৰত এগৰাকী যুৱতীক অপদস্থ কৰা, আমিনুল ইছলামে ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্য আৰু দেৱব্ৰত শইকীয়াই স্মাৰ্ট বৈদ্যুতিক মিটাৰ সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ তুলে যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই 3টা প্ৰস্তাৱ নাকচ কৰে। ইয়াকে লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে প্লে কাৰ্ড লৈ অধ্যক্ষৰ সন্মুখত ধৰ্ণা দি বিধানসভা ত্যাগ কৰে। ইয়াৰ মাজতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰশ্নোত্তৰকালৰে আৰম্ভ হোৱা অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সকলো ধৰণৰ চাকৰিত এতিয়াৰে পৰা চাহ জনগোষ্ঠীৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বিষয়ে ঘোষণা কৰে। চাহবাগিচা অঞ্চলৰ বাট পথৰ উন্নয়নৰ বাবে 900 কোটি টকা ধাৰ্য কৰা হৈছে বুলিও তেওঁ কয়। কেইবাখনো চাহবাগিচাত স্থাপন হ'বলগীয়া মুঠ 10খন মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰস্তাৱিত মহাবিদ্যালয়সমূহত একমাত্ৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীয়েহে অধ্যয়ন কৰিব পাৰিব। ইফালে 1935 চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ উদ্দেশ্যে কালি বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হয়। ৰাজ্যমন্ত্ৰী যোগেন মহনে বিধানসভাত অসম বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰে। এই বিধেয়কখনে অসম বাতিলকৰণ অধ্যাদেশ 2024ৰ ঠাই ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যিক মন্ত্ৰীসভাই 21 আগষ্টত ইছলামধৰ্মী লোকসকলৰ বিবাহ প্ৰতিষ্ঠান সুদৃঢ় কৰা আৰু চৰকাৰৰ বিবাহ পঞ্জীয়ন তথা বিবাহ বিচ্ছেদ পঞ্জীয়নৰ কৰ্তৃত্ব প্ৰদানৰ লগতে বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে অসম বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকাত উপস্থিত হৈ শিলান্যাস ভূমিপূজনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ লগতে ধলাই সমষ্টিৰ অন্তৰ্গত বৰচলনত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ লক্ষীপুৰৰ শিলঘাটত বৰাক নৈৰ ওপৰত প্ৰস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় 87 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 340 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে জিলাখনৰ যোগাযোগ আৰু পৰিবহন ব্যৱস্থাক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে বৰাক নদীৰ এটা পাৰে স্বতমন্তা সোণাই পথ হৈ সোণাই আৰু লক্ষীপুৰ টাউন তথা আনটো পাৰে সোণাই বাছকান্দি পথ হৈ শিলচৰ টাউনৰ মাজত পথ সংযোগ স্থাপন কৰিব। তদুপৰি এই দলংখনৰ ৰূপাইবালি সোণাই বন বন্যাকান্দি ছতানন্দা গোবিন্দপুৰ আৰু আলগাপুৰ আৰু বাঘপুৰৰ পৰা শিলচৰ টাউনলৈ প্ৰায় 25 কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। মুখ্যমন্ত্রী লগতে ধলাইত আদর্শ স্নাতক মহাবিদ্যালয় ভূমি পূজন করার লগতে কেইবাটাও প্রকল্পের শুভারম্ভ করে। উল্লেখযোগ্য যে 7861 বর্গমিটার এলাকা সামরি নির্মাণ করবলগিয়া এই আদর্শ স্নাতক মহাবিদ্যালয়খন 33টা শ্রেণীকোঠা আর 5টা প্রয়োগশালা সংযোজন করা হবে। মুখ্যমন্ত্রী 35 কোটি টাকা ব্যয়ের নির্মাণ হবলগিয়া মহাবিদ্যালয়খন রাজ্যের বিশ্বমানের শিক্ষা প্রতিষ্ঠান স্থাপনের পদক্ষেপের অংশ বলে উল্লেখ করে। তেওঁ কয় যে 2024 চনের ভিতর মহাবিদ্যালয়খনের নির্মাণ সম্পূর্ণ হয়ে উঠিব। কলা শাখা পাঠদান হবলগিয়া এই মহাবিদ্যালয়খনে বরাক উপত্যকার শিক্ষা ব্যবস্থাত নতুন দিগন্তের সূচনা করবে বলে মুখ্যমন্ত্রী আশা প্রকাশ করে। ধলাইত আয়োজিত সভায় মুখ্যমন্ত্রী ধলাই সমষ্টির 15,000 পরিয়ালক নতুনকর রেশন কার্ড প্রদানের প্রক্রিয়া আরম্ভ করা হব বলে উল্লেখ করে। তদুপরি ধলাই প্রাথমিক চিকিৎসালয় 50খন বিছানাযুক্ত চিকিৎসালয় হিসাবে নির্মাণের বাবে রাজ্য সরকারে 5 কোটি টাকা আগবাব বলে উল্লেখ করে। মুখ্যমন্ত্রী কয় যে অসম বিশ্ববিদ্যালয় হল শিলচর বাইপাসটি নির্মাণ করার লগতে আমাৰঘাটত 140 মিটার দৈর্ঘ্য দলং স্থাপন করা হব। পালংঘাটত মিনি ষ্টেডিয়াম নির্মাণের বাবে 10 কোটি টাকা মঞ্জুরের কথাও ঘোষণা করে। পূর্বে প্রদান করা 43খন আদর্শ অঙ্গনবাড়ী কেন্দ্রের প্রতিটোতে 25 লাখ টাকাকে প্রদান করে শিলান্যাস করা হয়েছে বলেও তেওঁ কয়। আনহাতে 11খন চাহ বাগিচাত পথ নির্মাণের বাবে 1 কোটি টাকাকৈ প্রদান করার লগতে প্রতিখন চাহ বাগিচাত এটাকৈ জগন্নাথ মন্দির স্থাপন করার পদক্ষেপ হাতত লৈছে বলেও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী দ্বারদণ্ডত চিকিৎসালয় নির্মাণের কথা ঘোষণা করার লগতে ভুবন তীর্থর পথ নির্মাণ শীঘ্রে সম্পূর্ণ করার প্রচেষ্টা গ্রহণ করা হব বলেও কয়। ডক্টর শর্মাকালে টাটানিয়াসর সৌজন্যত শিলচর স্থাপন হওয়া কাছাড়া কেন্সার কেয়ার হসপিটালসমূহ পরিদর্শন করে তাত থাকা বিভিন্ন ব্যবস্থার বুঝ লয়। চিকিৎসালয়খনের সম্প্রসারণ আর অধিক উন্নতির বাবে সরকারে কেন ধরনের সহায় সহযোগিতা আগবাব পে সেই সম্পর্কে মুখ্যমন্ত্রী পদ্মশ্রী ডক্টর রবি কামানির সঙ্গে মত বিনিময় করে। বিশ্ববিদ্যালয়ত উপস্থিত হয়ে বিশ্ববিদ্যালয় পরিদর্শন করে। কালি এই কার্যসূচীত মন্ত্রী জয়ন্ত মল্ল বরুয়া, সাংসদ দল পরিমল শুক্লবৈদ্য, কৃপানাথ মল্লার লগতে বিধায়ক আর অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্রধানমন্ত্রী নরেন্দ্র মোদী আজ দিনজোড়া ভ্রমণসূচীরে ইউক্রেইনত উপস্থিত হব। ভ্রমণকালত শ্রীমোদীয়ে দেশখনের রাষ্ট্রপতি ভলাডিমির জেলেনস্কির সঙ্গে আচুতীয়া আর প্রতিনিধি পর্যায়ের আলোচনায় মিলিত হব। এই বৈঠকত ইউক্রেইনের সংঘর্ষের সমাধান সূত্র উলিয়ার উপায়ক লো আলোচনা করা হব। সংঘর্ষ যার যার দেশখনের ভ্রমণের পূর্বে প্রধানমন্ত্রী কয় যে ভারতে যুদ্ধের জড়িয়ে কোনো সমস্যার সমাধান করবা না যায় বলে দৃঢ়তার বিশ্বাস করে। ভারত অঞ্চলটলে শান্তি সুস্থিরতা ঘূরাই অনার বাবে সম্ভাব্য সকল ধরনের সহায় সহযোগিতা আগবাবলে সাজু বলে মন্তব্য করে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মী, অসমৰ দুগৰাকী বিজ্ঞানী ডঃ পুৰবী শইকীয়া আৰু ডঃ বাপ্পী পলক শান্তিস্বৰূপ ভাটনগৰ বঁটা প্ৰদান কৰে। কালি ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে অসমীয়া বিজ্ঞানী দুগৰাকীৰ হাতত এই সন্মানীয় বঁটা তুলি দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰৰ প্ৰথম সংস্কৰণৰ 4টা শাখা বিজ্ঞান ৰত্ন, বিজ্ঞানশ্ৰী, বিজ্ঞান যুৱ আৰু বিজ্ঞান দলৰ বিশিষ্ট বিজ্ঞানীসকলক 33টা বঁটা প্ৰদান কৰা হয়। সমগ্র দেশত আজি প্রথম রাষ্ট্রীয় মহাকাশ দিবস পালন করা হয়েছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু নতুন দিল্লীর ভারত মন্ডপমত হবলগিয়া এই দিবসের মূল অনুষ্ঠান মুক্তি করব। এইবেলি এই দিবসের মূল বিষয়বস্তু হয়েছে টাচিং লাইফ ওয়াইল টাচিং দ্য মুন ইন্ডিয়া স্পেস সাগা, অর্থাৎ চন্দ্রপৃষ্ঠর জীবনকে স্পর্শ করা ভারতের মহাকাশ যাত্রা। এই বিষয়বস্তুয়ে সমাজ আর প্রযুক্তির উপর মহাকাশ অন্বেষণের গভীর প্রভাবক প্রতিফলিত করেছে। রাষ্ট্রীয় মহাকাশ দিবস উপলক্ষে রাষ্ট্রপতি রোবটিক্স প্রতিযোগিতা আর ভারতীয় মহাকাশ হেকাথনের বিজয়ীসকল সম্মানিত করব। যোৱা বছৰ আজিৰ দিনটোতে চন্দ্ৰযান 3 অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত নিৰাপদ আৰু মসৃণ অৱতৰণ কৰিছিল। ইয়াৰ পাছতে চন্দ্ৰযান 3 অভিযানৰ লেণ্ডাৰযানখনে অৱতৰণ কৰা চন্দ্ৰপৃষ্ঠৰ ঠাইখিনি শিৱশক্তি পইণ্ট নামেৰে নামকৰণ কৰা হৈছিল আৰু 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সেন্ট্রেল ব্যুরো অব কমিউনিকেশনের উদ্যোগত খানাপাড়া আঞ্চলিক বিজ্ঞান কেন্দ্রত আয়োজিত 3-দিনের মাল্টি মিডিয়া প্রদর্শনীখন বিজ্ঞান আর প্রযুক্তিমন্ত্রী কেশব মহন্তি উদ্বোধন করব। অসম প্রকাশন পরিষদে উচ্চ শিক্ষা গ্রহণ করে থাকা ছাত্র ছাত্রীসকল গ্রন্থ অধ্যয়নের বাবে উৎসাহিত করবলে রাজ্যের মহাবিদ্যালয় আর বিশ্ববিদ্যালয়সমূহ পর্যায়ক্রমে গ্রন্থমেলা আয়োজন করার সিদ্ধান্ত লিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার পরামর্শ মর্মে তথা শিক্ষামন্ত্রী রমেশ টেগুর নেতৃত্বত ছাত্র ছাত্রীসকলের বৌদ্ধিক বিকাশের লক্ষ্যে পরিষদে এই পদক্ষেপ লিছে। এই সন্দৰ্ভত পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰা অনুসৰি এই নামে গ্ৰন্থমেলাৰ ভিতৰত প্ৰথমখন গ্ৰন্থমেলা বৰপেটা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ বীৰেঞ্চি কুমাৰ দাসৰ আমন্ত্ৰণ মৰ্মে অহা 27-29 আগষ্টলৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। অসম শক্তি শক্তি বিতৰণ কোম্পানী লিমিটেড যোৰহাটৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্ৰধানমন্ত্ৰী সৌৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰূপটপ সৌৰ শক্তি স্থাপনৰ সৰহভাগ ব্যয় বহন কৰিব। আঁচনিখনৰ লক্ষ্য হৈছে প্ৰতিমাহে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰি 1 কোটি পৰিয়ালৰ ঘৰ পোহৰাই তোলা। সভাত জিলা আয়ুক্ত যোৰহাট বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ভাষণ প্ৰসংগত এই আঁচনিখনৰ সা সুবিধা সম্পৰ্কে ৰাইজক সবিস্তাৰে জনায়। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ মাঠ শাখাৰ কণ্ঠশ্ৰী পৰীক্ষা অৰ্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সাল সলনি ঘটোৱা হৈছে। মাঠ শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশুশিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাইগ্ৰেডৰ বাবেও একেলগে অডিচন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠশ্ৰী পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰ মোবাইলত অডিচনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব। পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰা ছুইজাৰলেণ্ডত অনুষ্ঠিত মিজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত দ্বিতীয় স্থান দখল কৰিছে। নীৰজে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ 89.49 মিটাৰলৈ জেভলিন দলীয়ে এই কৃতিত্ব অৰ্জন কৰে। পিটাৰ চেণ্ডাৰছনে 90.41 মিটাৰলৈ জেভলিন দলীয়ে প্ৰথম স্থান দখল কৰে। জাৰ্মানীৰ জুলিয়ান ৱেবাৰে 87.08 মিটাৰৰ প্ৰদৰ্শনৰে তৃতীয় স্থানত থাকে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন ভাস্বতী দেৱীৰ পৰা। গুৱাহাটী মহানগৰীত কাঠফুলাৰ গাঁৱে গঢ়ি উঠিছে ফাষ্টফুডৰ ব্যৱসায়। প্ৰগত দশকৰ বহু লোকে যতে ততে নিৰ্বিক হৈ ব্যৱসায় আৰম্ভ কৰিছে, যাৰ ফলত ভাগ খাইছে সুধাকণ্ঠ ৰাধা গোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তি। এই বাতৰিটো দৈনিক অসম কাকতে অবৈধ গোপনী শ্ৰীৰাম দীঘল পুখুৰী শিৰোনামে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বাগিচাৰ শ্ৰমিকক আৰু মালিকীস্বত্ব অধিকাৰ প্ৰদানৰ পৰিকল্পনাৰ কথা ঘোষণা কৰা বাতৰিটো ৰাজস্থান কেন্দ্ৰৰ কাকতে প্লেণ্টি প্ৰভাইড লেণ্ড অনাৰশ্বিপ ৰাইট টু টি গাৰ্ডেন ৱৰ্কাৰ্ছ শিৰোনামৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিতে ডিছপ্লে ডিচাইডছ টু গিভ লেণ্ডাৰ্ছ টু লেবাৰ টু শিৰোনামে দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। শিৱসভাৰ বৰ্তমান বিক্ষোভ আৰু উত্তেজনা উৎপাদনৰ পাছতে তিনিচুকীয়াটো অনুৰূপ ঘটনা সংঘটিত হৈছে। ঘটনাৰ বাবে মূল ফালে অসমীয়া যুৱক শিৰোনামে প্ৰতিমাৰ কাকতে এই বাতৰিটোৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিতে আমাৰ অসম কাকতে এইবাৰ তিনিচুকীয়াত শিৱসভাৰ কাৰণে উত্তপ্ত পৰিস্থিতি শিৰোনামে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিজ্ঞান বৃহৎ শিক্ষক প্ৰযুক্তিৰ সমাৱেশ মেধাৰ ভিত্তি প্ৰযুক্তি দিয়াৰ দাবী প্ৰভাৱ বৰুৱাৰ এই শিৰোনামেৰে অসমীয়া খবৰ কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনজাতিকৰণৰ দাবীত দীৰ্ঘদিনৰ বিৰতিত পুনৰ স্থায়ী জনগোষ্ঠীৰ ঐক্যমন্ত্ৰী ধাৰাবাহিক আজমান কাৰ্যসূচী গ্ৰহণ কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰগীত কাকতে এইবাৰ হৰ গুৱাহাটী মহানগৰতে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৱা উপনিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী তৰুণৰ বৰাক ভ্ৰমণৰ বাতৰিটো সিংঘাটত 87 কোটি ব্যয় সাপেক্ষে আছে বলে শিৱনীয়া শিৰোনামৰ নিৰ্ণয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত এজন বাতৰিৰ ভিতৰত আছে ঠিকাদাৰৰ পৰিৱৰ্তে মথাউৰি সুৰক্ষা দায়িত্ব গাঁওৰক্ষীদৰ জনসভাত চাৰিশ খৰণৰ তীব্ৰ বিৰোধিতাত খবৰ মেঘালয় চৰকাৰৰ বিমানত বিপদলৈ উদ্ধাৰ চিৰিজত মণিপুৰ হ'ব সহযোগী প্ৰসাৰ ইত্যাদি এয়া আছে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ধন্যবাদ ভাস্বতী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ কালি প্ৰথম দিনত 10খন বিধেয়ক উত্থাপন। আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাছাৰ জিলাৰ লক্ষীপুৰৰ শিলঘাটত বৰাক নৈপুৰত প্ৰস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইউক্ৰেইন ভ্ৰমণ। দেশৰ ভিন ভিন ঠাইৰ লগতে ৰাজ্যটো আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন। আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰা ছুইজাৰলেণ্ডত অনুষ্ঠিত মিজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত দ্বিতীয় স্থান দখল। এতিয়া বাতৰি নিমন্ত্ৰণ পৰিল।